নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বাক্সা জিলাত ৰাজ্য চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। মুছলপুৰৰ বাক্সা জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত এই বৈঠকত মুখ্যমন্ত্ৰীয়ে BTR প্ৰশাসন, বিভিন্ন বিভাগৰ মুৰববী বিষয়া আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এই আঁচনিসমূহৰ অধিক সম্প্ৰসাৰণৰ সন্দৰ্ভত আলোচনা কৰে। বৈঠকত বাক্সা আৰু মানস বিধানসভা সমষ্টিত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ হিতাধিকাৰীৰ সংখ্যা 79,000লৈ বৃদ্ধি কৰাৰ উপৰি সমষ্টি দুটাত নতুনকৈ 4,000 লোকক ৰেচন কাৰ্ড প্ৰদানৰ বিষয়ত আলোচনা কৰা হয়। জিলাখনৰ ফাতেমাবাদ আৰু ডুমনি চাহ বাগিচাত শ্ৰমিকৰ সংখ্যা তথা এই চাহ বাগিচা দুখনত আঁচনি ৰূপায়ণৰ স্থিতিৰ বিষয়তো আলোচনা কৰা হয়। চৰকাৰৰ এই কল্যাণমূলক পদক্ষেপৰ জৰিয়তে জিলাখনৰ 180,000 পৰিয়াল উপকৃত হ'ব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি সেউজ অসম গঢ়াৰ অংশ হিচাপে বাক্সা জিলাৰ আৱৰ্ত ভৱনৰ চৌহদত এটি গছপুলি ৰোপণ কৰে। তেওঁ আৱৰ্ত ভৱনত জিলাখনৰ কেইবাটাও দল সংগঠনৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ আশ্বাস দিয়ে। দক্ষিণ শালমৰা মানকাছৰ জিলা প্ৰশাসনে আজি মানকাছৰ কাকৰিপাৰা এলেকাত অভিযান চলাই বিভিন্ন দোকানত নিয়োজিত 8টি শিশুক উদ্ধাৰ কৰে। জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাৰ নিৰ্দেশ মৰ্মে জিলা সহকাৰী আয়ুক্ত নন্দিতা চহৰীয়াৰ নেতৃত্বত আৰু আৰক্ষী তথা সমাজ কল্যাণ বিভাগে শিশু শ্ৰমিককেইটা উদ্ধাৰ কৰি হাত শিঙি মাৰি শিশুগৃহত গতাই দিয়ে। শিশু শ্ৰমিককেইটি নিয়োজিত দোকানৰ স্বত্বাধিকাৰীসকলক 20,000 টকাকৈ জৰিমনা বিহা হৈছে। জৰিমনাৰ জৰিয়তে লাভ কৰা ধনখিনি উদ্ধাৰ হোৱা শিশুৰ নামত বেংকত জমা কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ সন্ধিয়া গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ নৱনিৰ্মিত উড়ন সেতুখন উদ্বোধন কৰিব। এই উড়ন সেতুখনে 6 মাইল ডাউন টাউন ৰুক্মিণী গাঁৱৰ যানজট লাঘৱ কৰিব বুলি আশা কৰা হৈছে। 2024 চনৰ অক্টোবৰত উড়ন সেতুখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল। উড়ন সেতুখনৰ নিৰ্মাণৰ বাবে 18 মাহ সময় ধাৰ্য কৰা হৈছিল যদিও 9 মাহৰ ভিতৰতে ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। তেওঁ কয় যে ৰুক্মিণী গাঁৱৰ ডাউন টাউনৰ আৰু ছুপাৰ মাৰ্কেটৰ উড়ন সেতু দুখন কামৰূপৰ ৰজা ভগদত্ত নামেৰে নামকৰণ কৰা হ'ব। নিচামুক্ত ভাৰত অভিযানৰ অধীনত চিৰাং জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু জিলা আৰক্ষীৰ সহযোগত আজি কাজলগাঁৱত নিচাজাতীয় দ্ৰব্য সেৱনৰ বিৰুদ্ধে এটা সজাগতা সমদল উলিওৱা হয়। জিলায়ুক্ত যতীন বৰাই মুকলি কৰা এই বাইক সমদলত 200ৰো অধিক লোকে অংশগ্ৰহণ কৰে। জিলা আয়ুক্তগৰাকীয়ে তেওঁৰ ভাষণত মাদক দ্ৰব্যৰ ক্ষতিকাৰক প্ৰভাৱ সন্দৰ্ভত বাৰ্তা প্ৰচাৰ আৰু প্ৰতিৰোধমূলক ব্যৱস্থাৰ সজাগতা বৃদ্ধিৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। এই ক্ষেত্ৰত সন্মিলিত প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি শ্ৰীবৰাই এখন সুস্থ আৰু মাদক দ্ৰব্যবিহীন সমাজ গঢ়ি তোলাৰ বাবে প্ৰশাসনৰ দায়বদ্ধতাত আলোকপাত কৰে। বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাৰ আজি 61 সংখ্যক মৃত্যুবাৰ্ষিকী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কবিগৰাকীৰ মৃত্যুবাৰ্ষিকী পালন কৰা হৈছে। অসমীয়া ভাষাত সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী সাহিত্যিক দুৱৰাই পশ্চিমীয়া আৰু পাৰস্যৰ কাব্যমনিষাৰ সৃষ্টিৰাজিৰে আলোকেৰে অসমীয়া কাব্য সাহিত্য সমৃদ্ধ কৰি থৈ গৈছে। ৰমন্যাস যুগৰ কবি হিচাপে দুৱৰাদেৱৰ অৱদান অতুলনীয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই মৃত্যুবাৰ্ষিকী উপলক্ষে সাহিত্যিকগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। শ্ৰীসোণোৱালে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত যতীন্দ্ৰনাথ দুৱৰা মননশীল আৰু গভীৰ জীৱনবোধ সম্পন্ন সাহিত্যকৰ্মই অসমীয়া ভাষা সাহিত্যৰ পথাৰখন শুৱনি কৰি থৈ গৈছে বুলি উল্লেখ কৰে। মন্ত্ৰী বিমল বৰাই তেওঁৰ বাৰ্তাত অসমীয়া সাহিত্য ক্ষেত্ৰলৈ উমৰ তীৰ্থৰ স্ৰষ্টা দুৱৰাৰ অৱদান চিৰস্মৰণীয় হৈ ৰব বুলি প্ৰকাশ কৰিছে। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ হাতিঙিমাৰী মানকাছৰ সংযোগী 22 কিলোমিটাৰ পথ পুনৰ নিৰ্মাণৰ লগতে এই পথটো ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীতকৰণৰ দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাই গৰীয়া মৰীয়া দেখি জাতীয় পৰিষদৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ বিক্ষোভ প্ৰদৰ্শন কৰে। সদৌ অসম ছাত্ৰ সন্থাই জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। ৰাজহুৱা খণ্ডৰ মহাৰত্ন কোম্পানী REC লিমিটেডে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উন্নয়নৰ বাবে কোম্পানীৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত 5,30,00,000 টকা অনুদান আগবঢ়াইছে। ইয়াৰ ফলত এই অনুদানৰ ধনৰাশিৰে 120টাৰো অধিক অবৈধ চিকাৰ বিৰোধী শিবিৰত সৌৰশক্তি আৰু খোৱাপানীৰ সুবিধা উন্নত কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাৰ সুৰক্ষা আৰু সংৰক্ষণৰ দিশত আগবঢ়োৱা এই অৱদানৰ বাবে কোম্পানীটোৰ শলাগ লৈছে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী আঞ্চলিক বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।